এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নতুন আশা আৰু সম্ভাৱনালৈ অহা ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন, নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী জনসাধাৰণলৈ শুভেচ্ছা, নৱবৰ্ষৰ প্ৰথম দিনাই অসমবাসীলৈ সুখবৰ, শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে UGCৰ অনুমোদন, কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সংশোধিত সময়সূচী ঘোষণা, খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত আজি বছৰৰ পহিলা দিনটোত কেইবাটাও গণ্য অনুষ্ঠান, আৰু 4খন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ আদি ক্ৰীড়াপ্ৰেমীৰ বাবে আকৰ্ষণীয় হ'ব 2026 বৰ্ষ। নমস্কাৰ শ্ৰোতাসকললৈ, ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাই বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন, নতুন আশা আৰু সম্ভাৱনালৈ সময়ৰ গণনাত পুনৰ এটা নতুন বছৰ আৰম্ভ হ'ল। পুৰণি বছৰটোৱে কঢ়িয়াই অনা সুখ দুখ প্ৰত্যাহ্বান অতিক্ৰমী জনসাধাৰণে নতুন বছৰত নিজক প্ৰতিপন্ন কৰাৰ বাবে চেষ্টা চলাব। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰততো যোৱা মাজনিশা ঘড়ীত 12 বজাৰ লগে লগে জনসাধাৰণে হৰ্ষোল্লাসেৰে নতুন বছৰটোক আদৰণি জনায়। বিভিন্ন ঠাইত সংসদধ্বনি আৰু গীৰ্জাৰ ঘণ্টাৰে ইংৰাজী নতুন বছৰক আদৰণি জনোৱা হয়। নিশা বহু পৰলৈকে আতচবাজী আৰু জয়ধ্বনিৰে জনসাধাৰণে ইংৰাজী নতুন বছৰৰ আৰম্ভণিক উদযাপন কৰে। নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণক শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে নৱবৰ্ষ উপলক্ষে দিয়া এটা বাৰ্তাত 2026 বৰ্ষই সকলোৰে বাবে সুস্বাস্থ্য, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই অনাৰ লগতে সমাজত সুখ শান্তি অক্ষুণ্ণ থাকিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই নৱবৰ্ষ উপলক্ষে দিয়া এটা শুভেচ্ছাবাণীত সকলোৰে জীৱনলৈ নতুন বছৰে প্ৰগতি তথা সমৃদ্ধিৰ সুযোগ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। তেওঁ লগতে অসমৰ প্ৰাকৃতিক সম্পদ, বনাঞ্চল আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নতুন বছৰত সকলোকে যত্নপৰ হবলৈ আহ্বান জনায়। এটা বিবৃতিত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইংৰাজী নৱবৰ্ষই অসমবাসীলৈ নতুন আশা আৰু নৱচেতনা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। নতুন বছৰটোৱে স্বকীয় পৰম্পৰা তথা গৰিমামণ্ডিত ঐতিহ্যৰে সমৃদ্ধ ৰাজ্যৰ জনসাধাৰণৰ মাজৰ সম্প্ৰীতিৰ এনাজৰি অধিক সুদৃঢ় কৰি তুলিব বুলিও মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। নৱবৰ্ষৰ আজি পহিলা দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰ আৰু অন্যান্য ধৰ্মীয় স্থানসমূহত ভক্তসকলে পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হৈছে। শক্তিপীঠ কামাখ্যা মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, লতাশিল আৰু গণেশগুৰিৰ গণেশ মন্দিৰ, বশিষ্ঠ মন্দিৰকে ধৰি মহানগৰীৰ আন আন ধৰ্মীয় স্থানসমূহতো ভক্তসকলে পূজা অৰ্চনা আগবঢ়াই বছৰটোলৈ কুশল মংগলৰ বাবে প্ৰাৰ্থনা কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষ উপলক্ষে আজি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বছৰৰ পহিলা দিনটোত বনভোজস্থলীসমূহতো পুৱাৰে পৰা জনসাধাৰণৰ সমাগম পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰ, ৰাণী, টেঘেৰীয়া, পানীখাইটি, হাতীশিলাকে ধৰি বিভিন্ন অঞ্চলত আজি পুৱাতেই বহু লোক বনভোজৰ আনন্দ উপভোগৰ বাবে সমবেত হৈছে। বৰপেটা জিলাৰ বাঘবৰৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ, সৰভোগৰ বেকী নৈৰ বালিচৰকে ধৰি বিভিন্ন বনভোজস্থলীত আজি যথেষ্ট লোকৰ সমাগম হৈছে। দক্ষিণ কামৰূপ জিলাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ঐতিহাসিক চান্দুবি বিলৰ পাৰত আজিৰে পৰা 5 দিনীয়াকৈ 16 চান্দুবি মহোৎসৱ অনুষ্ঠিত হৈছে। এই মহোৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ কলা, সংস্কৃতি, হস্তশিল্প আৰু খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হয়। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। কাইলৈ সাংস্কৃতিক কাৰ্যসূচী আৰু পৰহিলৈ জনজাতীয় সমাজৰ পৰম্পৰা আৰু ৰীতি নীতি বিষয়ত আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কালিৰে পৰা নৱবৰ্ষ উপলক্ষে ৰামধেনু উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে কালি অসমৰ এখন নিভাঁজ গাঁওক প্ৰতিফলিত কৰি প্ৰদৰ্শনী মুকলি কৰা হয়। 4 জানুৱাৰীলৈকে চলিবলগীয়া এই উৎসৱত বিভিন্ন কাৰ্যসূচী থাকিব। এই সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে এইদৰে কয়।
কলাক্ষেত্ৰৰ বাৰ্ষিক উৎসৱ হৈছে ৰামধেনু উৎসৱ আৰু এইবাৰ যি আমি ৰামধেনু উৎসৱ 2026ৰ আয়োজন কৰিছো, 2025 বৰ্ষৰ শেষৰটো দিনত এই উৎসৱটো আৰম্ভ হৈছে আৰু অহা 4 জানুৱাৰী 2026লৈকে এই উৎসৱ আমি উদযাপন কৰিম। আজি প্ৰথম দিনাই আমি যি নিভাঁজ অসমীয়া গাঁৱৰ এক চানেকি আমাৰ ৰংঘৰ বাকৰিত আমি নিৰ্মাণ কৰিছো, আমাৰ সেই গাঁওখনৰ এতিয়া শুভ উন্মোচন হ'ল, মানে আমি মুকলি কৰিলোঁ ৰাইজৰ বাবে। অসমীয়া সমাজত যেনেধৰণৰ গৃহসজ্জা, যেনেধৰণৰ জীৱনচৰ্যা, যেনেধৰণে অসমীয়া সমাজখনে নিজৰ জীৱনটোক আগবঢ়াই নিয়ে গাঁৱৰ পৰিৱেশৰ মাজেৰে, সেই নিভাঁজ পৰিৱেশৰ মাজেৰে, সেই উপলব্ধিটো আমি এই কংক্ৰিটৰ মহানগৰত বাস কৰা প্ৰজন্মক বা যিসকলে গাঁৱৰ সেই সুখানুভূতি লাভ কৰিবলৈ অক্ষম তেখেতসকলক সেই গ্ৰাম্যানুভূতি দিয়াৰ বাবে আমি এটা প্ৰয়াস কৰিছোঁ।
ইংৰাজী নৱবৰ্ষ 2026 উপলক্ষে ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে নৱবৰ্ষৰ পহিলা দিনটোত এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সমূহ শ্ৰোতালৈ ইংৰাজী 2026 নতুন বছৰৰ শুভেচ্ছা জনাইছো। মই সমূহ বাতৰি বিভাগৰ তৰফৰ পৰা 2025 বছৰটো পোৱা নোপোৱাৰ বছৰ। যদি নোপোৱাৰ কথাৰে আৰম্ভ কৰোঁ, তেতিয়া যোৱা বছৰেই আমি অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি হেৰুৱাইছো। তাৰ লগতে যোৱা বছৰ আছিলে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ শতবৰ্ষ উদযাপনৰ বছৰ। তাৰোপৰি যোৱা বছৰটো বহু ইতিবাচক কথা অসমবাসীৰ বাবে আহিল। ইয়াৰ ভিতৰত এই কৃত্ৰিম বুদ্ধিমত্তাৰে জগত সভালৈ এদল অসমীয়াৰ যি জয়যাত্ৰা, সেই কথাটো আমি স্বীকাৰ কৰিবই লাগিব। এই যে দুজন কম বয়সীয়া ছাত্ৰ, তেওঁলোকে যে আখৰ AIৰ যোগেদি অসমীয়া ভাষাৰো যে ট্ৰান্সলিটাৰেশ্যনৰ যি কাম, সেই কাম সম্পূৰ্ণ কৰিলে। আৰু গুগল প্লে ষ্টোৰতো ইয়াৰ উপলব্ধ হ'ল। তাৰপিছত কেইবাগৰাকীও অসমীয়াই বিভিন্ন ক্ষেত্ৰত, বিজ্ঞানৰ ক্ষেত্ৰত বিশেষ সাফল্যৰ পৰিচয় দিলে। তাৰ পাছত ইণ্টাৰনেটত বিশ্বজনীন ক্ষেত্ৰত অসমীয়া ভাষাক চহকী কৰিলে গীতাশ্ৰী গগৈ আপ্তেই। নিউয়ৰ্কত তেওঁ কাম কৰে, ভাষা জননী সেৱাৰ ক্ষেত্ৰত আগবাঢ়িলে। যোৱা বছৰতে আমাৰ স্বীকৃতি আহিল, অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। তাৰপাছত আমাৰ বহু ক্ষেত্ৰত আমাৰ আগবাঢ়িল, গ্ৰন্থবৰ্ষ উদযাপন হৈ আছে এতিয়াও গ্ৰন্থবৰ্ষ। আৰু তাৰোপৰি আমি আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ক্ষেত্ৰত দৃষ্টিপাত অনুষ্ঠানত আমি গৌৰৱান্বিত, আমি যে বিশেষ বিশিষ্ট সৰ্প বিশেষজ্ঞ ডক্টৰ সুৰজিৎ গিৰিৰ আমি এটা দীঘলীয়া সাক্ষাৎকাৰ আমি দৃষ্টিপাত অনুষ্ঠানত প্ৰচাৰ কৰিছিলো। অসমক যে প্ৰায় সৰ্প দংশনৰ মৃত্যুৰ সংখ্যা প্ৰায় নোহোৱা কৰিলে, আৰু ডিমৌ আদৰ্শ চিকিৎসালয়ে সুৰজিৎ গিৰিৰ নেতৃত্বত যি আদৰ্শনীয় কাম কৰিছে, সেই বিষয়ে সুৰজিৎ গিৰিয়ে আমাক নিজেই কৈছিল। তাৰপিছত মই দৃষ্টিপাত অনুষ্ঠানৰ বিষয়ে যদি কওঁ, যে অসমত আবৃত্তিৰ ধাৰা সম্পৰ্কত আমি দুটা খণ্ডৰ অনুষ্ঠান প্ৰচাৰ কৰিছিলো, বহু সমাদৃত হৈছিল। অসমৰ আবৃত্তিৰ ধাৰা বিষয়ক যি ভিন্ন মত আছে, সেয়া আমি একমত কৰিবলৈ আমি চেষ্টা কৰিছিলো, এটা একমত্যত উপনীত হবলৈ চেষ্টা কৰিছিলো। তাৰপিছত আমি দুগৰাকী বিশিষ্ট সাংবাদিকৰ সৈতে আমি দৃষ্টিপাত অনুষ্ঠান কৰিছিলো, পৰৱৰ্তী প্ৰজন্মৰ সাংবাদিক আছাম টক্সৰ মুখ্য সম্পাদক প্ৰাণজিৎ শইকীয়া আৰু প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে আমি অন্তৰংগ আলাপত মিলিত হৈছিলো। সেয়া দৃষ্টিপাতো খুব জনপ্ৰিয় হৈছিল। আৰু এনেধৰণে আমি বিভিন্ন বনভোজ সম্পৰ্কে আমি অনুষ্ঠান কৰিছিলো দৃষ্টিপাততেই। তাৰপিছত আমি বিভিন্ন চৰকাৰী যি উন্নয়নমূলক কাৰ্যসূচী, সেয়া বাতৰিৰ লগতে আমি আমাৰ সাম্প্ৰতিক সমসাময়িক অনুষ্ঠানত প্ৰাসংগিকত আমি প্ৰচাৰ কৰিছো। আৰু যোৱা বছৰটোতেই আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পডকাষ্টতো প্ৰৱেশ কৰিছো। তাৰোপৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যি আমাৰ পুৰণি সদস্যসকলক আমি স্মৰণ কৰিছো, তেওঁলোকৰ ছবিৰে আমি গেলেৰী সমৃদ্ধ কৰিছো। আৰু যদি সকলো ঠিকে ঠিকে থাকে, আমি অহা দুমাহৰ ভিতৰত আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লবিক এটা নতুন ৰূপ দিবলৈ সমৰ্থ হ'ম। আৰু সেয়ে আমাৰ শ্ৰোতা দৰ্শক যেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ ইয়াত চাবলৈ আহিব, তেওঁলোক কিছু পৰিমাণে হ'লেও আপ্লুত হ'ব বুলি আমি আশা কৰিছো। ব্যক্তিগতভাৱেও মোৰ বাবে এয়া এটা ভাল এটা অনুভৱ আছিল, আৰু হয়তো কেইমাহমানৰ পিছত আপোনালোকক সেৱা কৰাৰ সুযোগৰ পৰা মই সেৱানিবৃত্ত হ'ম। কিন্তু শেষ এয়া মোৰ বছৰৰ নৱবৰ্ষত সমূহ শ্ৰোতা, আকাশবাণী গুৱাহাটীৰ সমূহ শ্ৰোতাকে, সমগ্ৰ অসমবাসীকে নৱবৰ্ষৰ ওলগ জনাইছো।
নৱবৰ্ষৰ প্ৰথম দিনাই অসমবাসীলৈ লৈ আহিছো এটা সুখবৰ। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ UGCয়ে অনুমোদন জনাইছে। অহা শিক্ষাবৰ্ষৰ পৰা বিশ্ববিদ্যালয়খনত শিলচৰৰ শ্ৰেণীকক্ষত অসমীয়া ভাষাৰ পাঠদান আৰম্ভ হ'ব। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ডঃ ৰাজীৱ মোহন পন্থৰ উদ্ধৃতি দি আমাৰ শিলচৰৰ সংবাদদাতা আশী ৰাণী দাসে জনোৱা মতে, যোৱা 12 ডিচেম্বৰত UGCৰ ছেক্ৰেটাৰী অঞ্জুমোহন গলহোত্ৰাই কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ সচিব জেনিফাৰ তিৰ্কীক এখন পত্ৰযোগে অসম বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলি কৰিবলৈ সেউজ সংকেত দিছে। ইয়াৰ আগেয়ে শিক্ষা মন্ত্ৰালয়ে 28 অক্টোবৰত অসম বিশ্ববিদ্যালয়ত অসমীয়া বিভাগ মুকলিৰ প্ৰস্তাৱ UGCলৈ পঠিয়াইছিল আৰু 3 নৱেম্বৰত বিশেষজ্ঞ সমিতিৰ সন্মুখত অনলাইন যোগে উপস্থাপন কৰা হয়। এই প্ৰস্তাৱ এখন স্থায়ী বিশেষজ্ঞ সমিতিয়ে পৰীক্ষা কৰি বিভাগ মুকলিত একমত প্ৰকাশ কৰে। অসম বিশ্ববিদ্যালয়ৰ শিলচৰৰ মূল চৌহদত অসমীয়া বিভাগত 7 জন শিক্ষক আৰু 2 জন অশিক্ষক কৰ্মচাৰীৰে আৰম্ভ কৰা হ'ব। সমিতিয়ে এগৰাকী সহকাৰী অধ্যাপককে ধৰি 7 গৰাকী শিক্ষকৰ লগতে 2 জন অশিক্ষক কৰ্মচাৰীৰ বিভাগটো আৰম্ভ কৰাৰ পৰামৰ্শ দিছে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডঃ ৰাজীৱ মোহন পন্থে কয় যে মন্ত্ৰালয়ৰ পৰা এতিয়া আনুষ্ঠানিক চৰকাৰী আদেশৰ বাবে অপেক্ষা কৰা হৈছে। যোৱা 18 ডিচেম্বৰ কাৰ্যনিৰ্বাহক পৰিষদৰ বৈঠকত এই বিষয়ে আলোচনা কৰা হয়। তাৰ পাছত যিমান সোনকালে সম্ভৱ অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে বিশ্ববিদ্যালয়খন প্ৰস্তুত হৈছে। উল্লেখযোগ্য যে এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ ডিফু চৌহদত অসমীয়া বিভাগ আছে যদিও শিলচৰৰ মূল চৌহদত অসমীয়া বিভাগ স্থাপনৰ বাবে দাবী উত্থাপিত হৈ আহিছিল। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEয়ে ইয়াৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ পৰীক্ষাৰ সংশোধিত দিনভাৰ ঘোষণা কৰিছে। CBSEয়ে প্ৰকাশ কৰা মতে 10ম শ্ৰেণীৰ পৰীক্ষা 3 মাৰ্চৰ পৰিৱৰ্তে 11 মাৰ্চত আৰম্ভ হ'ব। 12ম শ্ৰেণীৰ পৰীক্ষা নতুন সূচী অনুযায়ী 3 মাৰ্চৰ পৰিৱৰ্তে 10 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি নৱম দিনা গ্ৰন্থপ্ৰেমীৰ সমাগম হ'ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। আজি বছৰৰ প্ৰথম দিন হোৱা হেতুকে প্ৰতি বছৰৰ দৰে বহু গ্ৰন্থপ্ৰেমীয়ে নিজৰ পচন্দৰ কিতাপখন ক্ৰয় কৰাৰ বাবে গ্ৰন্থমেলাথলীত উপস্থিত হ'ব। আজি বিয়লি 2:30 বজাত গ্ৰন্থমেলাথলীত গল্পগাথা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰাই উদ্বোধন কৰিব। অনুষ্ঠানটি বিশিষ্ট গল্পকাৰ কবি অতনু ভট্টাচাৰ্য পৰিচালনা কৰিব। নতুন সংকল্পৰে নতুন বছৰক বিশেষ কৰি তুলিবৰ বাবে আন সকলোৰে দৰে ক্ৰীড়া জগতো সাজু হৈছে। 2026 বৰ্ষটো ক্ৰীড়াপ্ৰেমীসকলৰ বাবে অত্যন্ত আকৰ্ষণীয় হ'ব। নতুন বছৰটোত বছৰি অনুষ্ঠিত নিয়মীয়া প্ৰতিযোগিতাসমূহৰ লগতে 4খন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছ অনুষ্ঠিত হ'ব। 4 বছৰৰ প্ৰতীক্ষাৰ অন্তত এইবাৰ আমেৰিকা, কানাডা আৰু মেক্সিকোত ফুটবল বিশ্বকাপ অনুষ্ঠিত হ'ব। 48খন দেশৰ অংশগ্ৰহণেৰে হ'বলগীয়া এইবাৰৰ বিশ্বকাপ হ'ব ফুটবল ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা। ইপিনে ক্ৰিকেট জগততো এইবছৰ 19 বছৰ অনূৰ্ধ বিশ্বকাপ, পুৰুষৰ টি20 বিশ্বকাপ আৰু মহিলাৰ টি20 বিশ্বকাপ অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাৰ সামৰণিৰ পাছতে 7 ফেব্ৰুৱাৰীত ভাৰত আৰু শ্ৰীলংকাত পুৰুষৰ টি20 বিশ্বকাপ আৰম্ভ হ'ব। একেদৰে 12 জুনৰ পৰা 5 জুলাইলৈ ইংলেণ্ড আৰু ৱেলছত মহিলা টি20 বিশ্বকাপ অনুষ্ঠিত হ'ব। এদিনীয়া বিশ্বকাপ দখলৰ পাছত ভাৰতৰ মহিলা ক্ৰিকেট দলৰ সন্মুখত বিশ্বকাপ জয়ৰ এয়া দ্বিতীয়টো সুযোগ। আনহাতে ক্ৰীড়াপ্ৰেমীক কমনৱেলথ গেমছ আৰু এছিয়ান গেমছেও এইবাৰ বিপুল আমোদ যোগাব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ চমকপ্ৰদ সুফল, ডঃ নগেন শইকীয়াক বৰেণ্য অসমীয়া বঁটা, জাপানক অতিক্ৰমী ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। তেজপুৰ বিশ্ববিদ্যালয়ে এগৰাকী যুৱ বিজ্ঞানীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰে 25.5 গ্ৰাম ওজনৰ হৃদৰোগ চিনাক্ত কৰা যন্ত্ৰ আৱিষ্কাৰ কৰি চমক দেখুওৱাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। জাপানক অতিক্ৰম কৰি ভাৰতৰ অৰ্থনীতিয়ে আমেৰিকা, চীন আৰু জাৰ্মানীৰ পাছতে বিশ্বৰ চতুৰ্থ বৃহৎ স্থান অধিকাৰ কৰিছে। এই বাতৰিটো আমাৰ অসম কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ সুফল লাভ কৰি অসমৰ 8,80,000 মহিলা লাখপতি বাইদেউ হোৱাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতখনে প্ৰকাশ কৰিছে। তাৰকাৰাজ্যৰ ৰহস্যৰ সন্ধানত এগৰাকী অসমীয়া বিজ্ঞানী, বেৰিয়ন চাইকেলৰ গৱেষণাত ৰংমন বৰদলৈ, এই শীৰ্ষক এটা বাতৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে মৃতভাষৰ স্ৰষ্টা, প্ৰতিষ্ঠাতা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়ালৈ প্ৰাগ নিউজ আৰু জনভূমি কাকত গোষ্ঠীয়ে সন্মানীয় বৰেণ্য অসমীয়া বঁটা প্ৰদান কৰাৰ বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। 20 বিঘাৰ বাহনীত 4 দশকজুৰি জোনাইৰ এটা পৰিয়ালে বাদুলি সংৰক্ষণ কৰাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। বিজেপিৰ সৈতে আসন বুজাবুজি সন্দৰ্ভত অসম গণ পৰিষদে শীঘ্ৰেই সিদ্ধান্ত ল'ব, এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতৰ। অসমত যোৱা নৱেম্বৰত দেশৰ ভিতৰতে সৰ্বাধিক 9টাকৈ ভূঁইকঁপৰ জোকাৰণি অনুভূত হোৱাৰ বাতৰি দ্য চেণ্টিনেল কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। অসমৰ 8 প্ৰজাতিৰ চৰাইক লৈ পৰ্যটন গঢ়াৰ প্ৰচেষ্টা ডঃ নীলোৎপলৰ, এই শিৰোনামৰ এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে।
বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত ঘন কুঁৱলী আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 23 ডিগ্ৰী আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। নতুন আশা আৰু সম্ভাৱনা লৈ অহা ইংৰাজী 2026 বৰ্ষৰ আজি পহিলা দিন। নৱবৰ্ষ উপলক্ষে প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ জনসাধাৰণক শুভেচ্ছা। নৱবৰ্ষৰ প্ৰথম দিনাই অসমবাসীলৈ সুখবৰ। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ মূল চৌহদত অসমীয়া বিভাগ আৰম্ভ কৰাৰ বাবে UGCৰ অনুমোদন। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ 10ম আৰু 12ম শ্ৰেণীৰ পৰীক্ষাৰ সংশোধিত সময়সূচী ঘোষণা। খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাত আজি বছৰৰ পহিলা দিনটোত কেইবাটাও মনোজ্ঞ অনুষ্ঠান আৰু 4খন বিশ্বকাপ, কমনৱেলথ গেমছ আৰু এছিয়ান গেমছৰে ক্ৰীড়াপ্ৰেমীৰ বাবে আকৰ্ষণীয় হ'ব 2026 বৰ্ষ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।